পাচনি কর্ম অধ্যায় ২৫। ফিষ্ট সেই প্ৰদেশলৈ আহি তিনিদিনৰ পাছত কৈশৰীয়াৰ পৰা জিৰচালেমলৈ গ'ল। তাতে প্ৰধান পুৰোহিতসকল আৰু জুহিদবিলাকৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে কথা জনালে আৰু বাটতে খাপ দি পৌলক বধ কৰিবৰ আশয়েৰে ফিষ্টে যেন মানুহ পঠাই তেওঁক জিৰচালেমলৈ অনাব তেওঁৰ অহিতে এই অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে। কিন্তু ফিষ্টে উত্তৰ দি ক'লে,
পৌলক কৈশৰীয়াত ৰখা হৈছে আৰু অলপতে মই নিজে তালৈকে যাম। এতেকে যদি সেই মানুহৰ কোনো দোষ আছে তেন্তে তোমালোকৰ মাজৰ শক্তিমন্ত লোকে মোৰ সৈতে গৈ তাৰ ওপৰত গোচৰ কৰক।
পাছে তেওঁবিলাকৰ তাত আঠ দহ দিনতকৈ বেছিদিন নাথাকি তেওঁ কৈশৰীয়ালৈ গৈ পাছদিনাক শুধৰ আসনত বহি পৌলক আনিবলৈ আজ্ঞা দিলে। পাছে তেওঁ উপস্থিত হলত জিৰচালেমৰ পৰা অহা জিহুদীবিলাকে তেওঁৰ চাৰিওফালে থিয় হৈ তেওঁক অনেক অনেক গুৰুতৰ দুখ দিলে, কিন্তু তাৰ একো প্ৰমাণ দেখুৱাব নোৱাৰিলে। তাতে পৌলে নিজৰ পক্ষে উত্তৰ দি ক'লে,
জিহুদীবিলাকৰ বিধানৰ বা ধৰ্মধামৰ বা কৈশৰৰ বিৰুদ্ধে মই একো অপৰাধ কৰা নাই।
কিন্তু ফিষ্টে জিহুদীবিলাকৰ প্ৰিয় পাত্ৰ হ'বলৈ ইচ্ছা কৰি উত্তৰ দি পৌলক ক'লে,
তুমি জেৰুচালেমলৈ গৈ তাতে মোৰ আগত এইবোৰৰ বিষয়ে তোমাৰ সুদ বিচাৰ হ'বলৈ ইচ্ছা কৰানে?
কিন্তু পৌলে ক'লে,
মই কৈশৰৰ সুধৰ আসনৰ আগত থিয় হৈ আছো, ইয়াতে মোৰ সুদ বিচাৰ কৰা উচিত। মই জিহুদীবিলাকৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালকৈ জানি আছে। এতেকে মই যদি অন্যায়কাৰী হৈছো বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলো তেন্তে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেওঁবিলাকে মোক যিবোৰ অপবাদ দিছে সেইবোৰ যদি সঁচা নহয় তেন্তে অনুগ্ৰহৰ ওপৰত তেওঁবিলাকৰ হাতত মোক সোধাই দিবলৈ কাৰো শক্তি নাই। মই কৈশৰত আপীল কৰোঁ।
তেতিয়া ফিষ্টে মন্ত্ৰীবিলাকৰ সৈতে পৰামৰ্শ কৰি পৌলক ক'লে,
তুমি কৈশৰত আপীল কৰিলা, কৈশৰৰ আগলৈ যাবা।
দিন চাৰেকৰ পাছত আগ্ৰিপৰ ৰজা আৰু বৰ্ণিকীয়ে কৈশৰীয়ালৈ আহি ফিষ্টক মংগলবাদ কৰিলে। তেওঁলোকে তাতে কেইবাদিনো থকাত ফিষ্টে ৰজাৰ আগত পৌলৰ কথা জনালে,
ফিলিক্সে থৈ যোৱা এজন বন্দিয়াৰ ইয়াত আছে। যেতিয়া মই জিৰচালেমত আছিলোঁ তেতিয়া জিহুদীবিলাকৰ প্ৰধান পুৰোহিতসকল আৰু বৃদ্ধলোকে তাৰ বিষয়ে জনাই তাৰ অহিতে দণ্ডাজ্ঞা যাচনা কৰিলে। তাতে মই উত্তৰ দিলোঁ, পদকীয়াই গুচৰীয়াবোৰে সৈতে সমুখাসমুখী হৈ নিজৰ অপবাদৰ বিষয়ে নিজৰ পক্ষে উত্তৰ দিবলৈ নোপোৱাকৈ কোনো মানুহক অনুগ্ৰহৰ ওপৰত সোধাই দিয়া ৰুমিয়া লোকৰ দোষটোৰ নাই। তাতে তেওঁবিলাকে আহি ইয়াতে গোট খালত অলপো পলম নকৰি পাছদিনাই মই সুধৰ আসনত বহি সেই মানুহবিলাকক আনিবলৈ আজ্ঞা দিলোঁ। পাছে গুচৰীয়াবোৰে তাৰ চাৰিওফালে থিয় হৈ যি দুষ্কৰ্ম অপবাদ তেওঁবিলাকে দিব বুলি মই ভাবিছিলোঁ এনে একো অপবাদ নিদিলে। কিন্তু তেওঁবিলাকৰ নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যাক জীয়াই আছে বুলিছিল এনে যীচু নামেৰে কোনো মৃত এজনৰ বিষয়ে তেওঁবিলাকৰ বাট বিচৰা আছিল। তাতে এনেকুৱা বাট বিচৰাৰ বিষয়ে সংশয় কৰি মই সুধিলোঁ, তুমি জেৰুজালেমলৈ গৈ এইবোৰৰ বিষয়ে তোমাৰ সুদ বিচাৰ হ'বলৈ মন কৰা নাইনে? কিন্তু পৌলে ৰজাধিৰাজৰ তৎ নিষ্পত্তি হ'বৰ কাৰণে ৰক্ষিত থাকিবলৈ আপীল কৰিলত মই কৈশৰলৈ নপঠাওঁ মানে তাকে ৰাখিবলৈ আজ্ঞা দিলোঁ।
তেতিয়া আগ্ৰিপয় ফিষ্টক ক'লে,
মোৰো সেই মানুহৰ কথা শুনিবৰ মন আছে।
ফিষ্টে ক'লে,
কালিলৈ তাৰ কথা শুনিবলৈ পাব।
পাছদিনা আগ্ৰিপ আৰু বৰ্ণিকী বৰ প্ৰতাপেৰে আহি হাজাৰৰ সেনাপতিবিলাকক আৰু নগৰৰ মানুহবিলাকৰ সৈতে ৰাজদৰবাৰত সোমালত ফিষ্টৰ আজ্ঞাৰে পৌলক নিয়া হ'ল। তেতিয়া ফিষ্টে ক'লে,
হে আগ্ৰিপ ৰজা আৰু হে আমাৰ লগত উপস্থিত থকা সকলো মানুহ, জিৰচালেমত আৰু ইয়াতো জিহুদীবিলাকৰ গোটেই লোকসমূহে এই যিজনৰ বিষয়ে মোৰ আগত আবেদন কৰি আতাহ পাৰি কৈছিল বোলে ই আৰু জীয়াই থকা উচিত নহয়, এইজনক আপোনালোকে দেখিছে কিন্তু মই জানিব পাৰিলোঁ ই প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই আৰু ই নিজে ৰজাধিৰাজত আপীল কৰিলত মই পঠাবলৈ নিশ্চয় কৰিলোঁ। কিন্তু আমাৰ প্ৰভুৰ তালৈ লিখিবলৈ ইয়াৰ বিষয়ে একো নিশ্চয়তা নাপালোঁ। এতেকে বিচাৰৰ পাছত মই যাতে লিখিবলৈ কোনো কথা পাওঁ এই কাৰণে আপোনালোকৰ আগলৈ আৰু হে আগ্ৰিপ ৰজা বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলোঁ, কিয়নো কোনো বন্দিয়াৰক পঠাওঁতে তাৰ অহিতে দিয়া অপবাদ নজনোৱা মই অসংগত যেন দেখোঁ।